Iya, agak benih. Bateri hujan mulai kumar di Vidas. Ejar perhan bateri hujan mulai se. Budhi perikuma menteri Dr. S. Jayashankar rastro hongkong nirapotta perikuma hongskarar awasyokatar pukhawata kuri se. UAE thoka bharatiya dutabahe Abu Dhabi kali egoraki bharatiya nagorikor mrityut gobhir shok prokash kuri se. রাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ কালে অন্তিম দিনা 67গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালী খুলি দিয়াৰ বাবে বান্ধি দিয়া সময়সীমা 6 এপ্ৰিললৈ বৃদ্ধি কৰিছে আৰু খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া মহোৎসৱৰ ভাৰত তুলনাত অসমৰ মনীষা সোণোৱালে সোণৰ পদক অৰ্জন কৰিছে। বৈদেশিক পরিক্রমা মন্ত্রী ডক্টর এস জয়শঙ্করে কালি G7 রাষ্ট্রগোষ্ঠীর বিদেশ মন্ত্রী সকলের বৈঠকত রাষ্ট্রসংঘর নিরাপত্তা পরিষদর সংস্কারের আবশ্যকতার পোষকতা করে। ফ্রান্সর এবেই দেস ফক্স দে কেরনেট অনুষ্ঠিত এই বৈঠকত তেও শান্তি রক্ষা অভিযান সমূহ অধিক কার্যক্ষম করার লগতে মানবীয় সহায়ৰ যোগান শৃঙ্খলা শক্তিশালী করার দিকটোত জোর দিয়ে। ডক্টর জয়শঙ্করে সামাজিক মাধ্যমত প্রকাশ করা অনুসরি তেও বিশ্ব শাসন ব্যবস্থার সংস্কারের প্রয়োজনীয়তার বিষয়েও বক্তব্য আগবঢ়ায়। গ্লোবেল সাউথৰ দেশসমূহে সন্মুখীন হোৱা শক্তি সংকট, সাৰ যোগানৰ সমস্যা আৰু খাদ্য সুৰক্ষাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়তো তেওঁ বিশেষভাৱে আলোকপাত কৰে। সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰস্থিত ভাৰতীয় দূতাবাসে আবুধাবিত এগৰাকী ভাৰতীয় নাগৰিকৰ দুখজনক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বিবৃতিত দূতাবাসে এটা দুৰ্ভাগ্যজনক ঘটনাত ভগ্নাৱশেষ সৰি হোৱা এই মৃত্যুত শোক প্ৰকাশ কৰিছে। দূতাবাসে লগতে ঘটনাটোৰ পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ আৰু সকলো সম্ভৱ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সংযুক্ত আৰৱ আমিৰি কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলিও প্ৰকাশ কৰিছে। অসমৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ কালি অন্তিম দিনা 67গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। ইয়াৰ লগে লগে এইবাৰৰ নিৰ্বাচনত মুঠ 722গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱাটো নিশ্চিত হয়। ইয়াৰ পূৰ্বে মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত 799গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছিল। ইপিনে বিধি বলবৎকারী সংস্থাসমূহে মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন স্থানত অভিযান তীব্ৰতৰ কৰি তুলিছে। এই সংস্থাসমূহে 15-26 মাৰ্চলৈ চলোৱা অভিযানত নগদ ধন, সুৰা, মাদক দ্ৰব্য আৰু মূল্যৱান ধাতুসহ 37 কোটিৰো অধিক টকা মূল্যৰ সামগ্ৰী জব্দ কৰিছে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ পৰিণাম কোভিড মহামাৰীৰ দৰে বিনাশকাৰী হ'ব পাৰে বুলি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে মন্তব্য কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি মস্কোত উদ্যোগীসকলৰ মহাসভাত প্ৰতিনিধিসকলৰ আগত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ইৰাণৰ বিৰুদ্ধে চলোৱা আক্ৰমণৰ ফলত উদ্ভৱ হোৱা সংঘৰ্ষৰ ফলত ভালেমান উদ্যোগ সংকটৰ সন্মুখীন হৈছে। তেওঁ কয় যে এই সশস্ত্ৰ সংঘৰ্ষই সাম্প্ৰতিক স্থিতিক প্ৰভাৱিত কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰিবহণ, নিৰ্মাণ আৰু যোগান শৃংখলাকো বিঘ্নিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ জেউৰাত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰিব। প্ৰায় 11,200 কোটি টকাৰ ব্যয় সাপেক্ষে এই বিমানবন্দৰটো নিৰ্মাণ কৰা হৈছে। নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দেশৰ সৰ্ববৃহৎ গ্ৰীণফিল্ড বিমানবন্দৰসমূহৰ অন্যতম। বিমানবন্দৰটোৰ উদ্বোধন দেশক গোলকীয় বিমান পৰিবহণ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। বিমানবন্দৰটোৱে বছৰি 2.5 লাখ মেট্ৰিক টন সামগ্ৰী সৰবৰাহ কৰিব পৰা যাব আৰু এই পৰিমাণ প্ৰায় 18 লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ থল আছে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এম চন্দ্ৰবাবু নাইডুৱে কালি মাৰ্কাপুৰম জিলাৰ ৰায়বৰমৰ সমীপত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ 5 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। তেওঁ লগতে এই দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকাসকললৈ 2 লাখ টকাকৈ প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে। ৰাজ্যখনৰ মন্ত্ৰীসভাই এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী নাইডুৱে আহতসকলে শ্ৰেষ্ঠ চিকিৎসা লাভ কৰাটো সুনিশ্চিত কৰিবলৈ আৰু তেওঁলোকৰ স্বাস্থ্য সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে। তেওঁ লগতে মন্ত্ৰী আৰু বিষয়াসকলক প্ৰভাৱিত পৰিয়ালবৰ্গলৈ প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়াবলৈ কৈছে। তেওঁ ঘটনাৰ পুংখানুপুংখ তদন্তৰো নিৰ্দেশ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালী খুলি দিয়াৰ বাবে বান্ধি দিয়া সময়সীমা 6 এপ্ৰিললৈ বৃদ্ধি কৰিছে। শ্ৰীট্ৰাম্পে সামাজিক মাধ্যমযোগে কয় যে তেওঁ সম্প্ৰতি ইৰাণৰ শক্তি প্ৰকল্পসমূহক লক্ষ্য কৰি বোমাবৰ্ষণ বন্ধ ৰাখিব। ৰাষ্ট্ৰপতিগৰাকীৰ এনে মন্তব্যৰ মাজতে আমেৰিকাৰ হাজাৰ হাজাৰ সৈনিক অঞ্চলটোৰ সমীপত উপস্থিত হৈছে। ইসরায়েলেও হিজবুল্লাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে লেবাননত অধিক সৈনিক নিয়োজিত কৰিছে। ইয়াৰ বিপৰীতে ইৰাণে হৰমুজ প্ৰণালীত নিজৰ নিয়ন্ত্ৰণ শক্তিশালী কৰি তুলিছে। ইজৰাইলত একেৰাহে দ্বিতীয় দিনৰ বাবে বিমান আক্ৰমণৰ ছাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে। ইৰাণৰ ৰাজধানী আৰু আন কেইবাখনো চহৰত ব্যাপক আক্ৰমণৰ বাতৰি পোৱা গৈছে। ভাৰতীয় বিদেশ সেৱাৰ বিষয়া পেৰিয়াস্বামী কুমাৰণক ব্ৰিটেইনত ভাৰতৰ পৰৱৰ্তী উচ্চায়ুক্ত হিচাপে নিয়োগ কৰা হৈছে। ভাৰতীয় বিদেশ সেৱাৰ 1992 চনৰ বেটছৰ বিষয়াগৰাকী সম্প্ৰতি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত সচিব হিচাপে কৰ্মৰত। তেওঁ শীঘ্ৰেই ব্ৰিটেইনত নিজৰ নতুন দায়িত্ব গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে 2026 বৰ্ষৰ IPLৰ দ্বিতীয় পৰ্যায়ৰ সূচী জাৰি কৰিছে। প্লে অফ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ'বলগীয়া ঠাইসমূহৰ সবিশেষ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। দ্বিতীয় পৰ্যায়ত বেংগালুৰু, মুম্বাই, চেন্নাই, কলকাতা আৰু দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ 12খন চহৰত 13 এপ্ৰিলৰ পৰা 24 মেলৈ 50খন খেল অনুষ্ঠিত হ'ব। হায়দৰাবাদত হ'বলগীয়া এই পৰ্যায়ৰ প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। IPLৰ প্ৰথম পৰ্যায় কাইলৈ আৰম্ভ হ'ব। বেংগালুৰু এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এই প্ৰথমখন খেলত যোৱাবাৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছত্তীশগড়ত চলি থকা খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া মহোৎসৱৰ কালি দ্বিতীয় দিনা সাঁতোৰ, ভাৰত্তোলন, হকী আৰু ফুটবলৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। কৰ্ণাটকৰ মণিকান্ত এলে সাঁতোৰত 200 মিটাৰ ব্যক্তিগত মেডলী শিতানত সোণৰ পদক লাভ কৰে। ইয়াকে লৈ খেলুৱৈগৰাকীয়ে একেৰাহে 3টা সোণৰ পদক জয়ৰ কৃতিত্ব অৰ্জন কৰে। ওড়িশাৰ অঞ্জলি মুণ্ডাই মহিলাৰ 200 মিটাৰ ব্যক্তিগত মেডলী শিতানত প্ৰথম স্থান অৰ্জন কৰি প্ৰতিযোগিতাত দ্বিতীয়টো সোণৰ পদক হস্তগত কৰে। ভাৰোত্তোলনত অসমৰ মনীষা সোণোৱালে 48 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক লাভ কৰাৰ বিপৰীতে মিজোৰামৰ ইছাক মলছাওমতলুংগাই 60 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰে। কৰ্ণাটক সম্প্ৰতি 8টা সোণ, 3টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ শীৰ্ষত আছে। ওড়িশাই 5টা সোণ, 1টা ৰূপ আৰু 8টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থানত আছে। প্ৰতিযোগিতাৰ আজি তৃতীয় দিনা সাঁতোৰ, ভাৰোত্তোলন, হকী, ফুটবল আৰু মল্লযুদ্ধৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। 20 বছৰ অনূৰ্ধৰ ছাফ ফুটবল প্ৰতিযোগিতাত যোৱাবাৰৰ চেম্পিয়ন ভাৰতে পাকিস্তানক পৰাস্ত কৰি অভিযান আৰম্ভ কৰিছে। মালদ্বীপৰ মালে ৰাষ্ট্ৰীয় ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতীয় দল 3-0 জয়ী হয়। এই জয়ে ভাৰতৰ ছেমিফাইনেলত প্ৰৱেশৰ পথ প্ৰশস্ত কৰাৰ বিপৰীতে প্ৰতিযোগিতাৰ পৰা পাকিস্তানৰ বিদায় নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে পাকিস্তান নিজৰ প্ৰথমখন খেলত বাংলাদেশৰ বিৰুদ্ধে 2-0 পৰাস্ত হৈছিল। কালি খেলখনৰ তৃতীয় মিনিটতেই ভাৰতৰ বিশাল যাদৱে গুৰনাথ সিং গ্ৰেৱালৰ নিখুঁত পাছৰ সহায়ত ভাৰতৰ হৈ প্ৰথমটো গ'ল দিয়ে। প্ৰথমাৰ্ধৰ শেষলৈ পাকিস্তানে কিছু চাপৰ সৃষ্টি কৰিলেও দ্বিতীয়াৰ্ধত ভাৰতীয় দলে খেলখনত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰে। 64 মিনিটত ওমাং দুদুমে হেডাৰৰ জৰিয়তে ভাৰতৰ অগ্ৰগতি বৃদ্ধি কৰাৰ পাছতে 88 মিনিটত পেনাল্টিৰ জৰিয়তে আনটো গ'লেৰে দলৰ জয় সুনিশ্চিত কৰে। ভাৰতে কাইলৈ গ্ৰুপ বিৰ আনটো দল বাংলাদেশৰ বিৰুদ্ধে ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ আৱশ্যকতাৰ পোষকতা কৰিছে। UAEত থকা ভাৰতীয় দূতাবাসে আবুধাবিত কালি এগৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ কালি অন্তিম দিনা 67গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালী খুলি দিয়াৰ বাবে বান্ধি দিয়া সময়সীমা 6 এপ্ৰিললৈ বৃদ্ধি কৰিছে। আৰু খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া মহোৎসৱৰ ভাৰোত্তোলনত অসমৰ মণীষা সোণোৱালে সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।